এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে: ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে সংযোগ বিচ্ছিন্ন, উপত্যকাটোৰ প্ৰাৰ্থীৰ বাবে ADRE পৰীক্ষা পৃথককৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত, ৰাজ্যত পঞ্চায়তৰ গঠন প্ৰক্ৰিয়া আৰম্ভ, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা, কামাখ্যাধামত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল মাখল পৰিৱেশ, আৰু হেডিংলি টেষ্ট নাটকীয় ফলাফলৰ দিশে অগ্ৰসৰ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। বৰাক উপত্যকাত শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে। পাহাৰ লাইনৰ জাতিংগা লামপুৰ অংশৰ ৰেল লাইনত হোৱা ভূমিস্খলনৰ বাবে সকলো ৰেল সেৱা বাতিল কৰি দিয়াত উপত্যকাটোৰ জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগতে শিলচৰ কালাইন পথৰ হাৰাং দলং ভাগি পৰাৰ বাবে ৰেল আৰু পথ যোগাযোগ সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনৰ নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষাত বৰাক উপত্যকাৰ প্ৰাৰ্থীসকল উপস্থিত থকাটো অসম্ভৱ হৈ পৰিছে। সেয়ে উপত্যকাটোৰ প্ৰাৰ্থীসকলৰ বাবে পৃথককৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অঞ্চলটোৰ প্ৰাৰ্থীসকলক এই বিশেষ সুযোগ প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক মন্ত্ৰী কৌশিক ৰয়ে ধন্যবাদ জ্ঞাপন কৰিছে। বৰাক উপত্যকাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমাৰ শিলচৰৰ সংবাদদাতা আশী দাসে এইদৰে জনাইছে।
পাহাৰ লাইনৰ জাতিংগা লামপুৰ অংশৰ ৰেল লাইনত হোৱা ভূমিস্খলনৰ বাবে গুৱাহাটী শিলচৰ ৰুটত সকলো ৰেল সেৱা বাতিল কৰা হৈছে। ইয়াৰ উপৰিও বদৰপুৰৰ গেমন দলং সংস্কাৰ আৰু শিলচৰ কালাইন ৰোডৰ হাৰাং দলং ভাঙি পৰাৰ ফলত সৰগ পথেৰে যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষাত উপস্থিত থাকিব নোৱাৰা বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে পৃথক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষাৰ বাবে পৰৱৰ্তী তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়লৈ এই আশ্বাস দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলক এই বিশেষ সুযোগ প্ৰদান কৰাৰ বাবে মন্ত্ৰী কৌশিক ৰায়ে মুখ্যমন্ত্ৰীগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
ৰাজ্যত যোৱা 11 মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰে পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলৰ জৰিয়তে মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ড আৰু ধেমাজি উন্নয়ন খণ্ডৰ 11খন গাঁও পঞ্চায়ত কালি গঠন কৰা হয়। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিসকলে কালি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সমষ্টিটোৰ নতুনকৈ গঠন হোৱা পঞ্চায়তসমূহৰ প্ৰতিনিধিসমূহক শুভেচ্ছা জনোৱাৰ লগতে জনকল্যাণ আৰু উন্নয়নৰ হকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনাইছে। বিধানসভা সমষ্টিটোৰ পঞ্চায়তসমূহৰ গঠন সন্দৰ্ভত আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাই এইদৰে জনাইছে।
ৰাজ্যত কালিৰে পৰা আৰম্ভ হৈছে পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো এই পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজিৰ দিনটোৰ ভিতৰত জিলাখনৰ মুঠ 65খন গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ধেমাজি জিলাখনৰ 3টা বিধানসভা সমষ্টিতে কালিৰে পৰা গাঁও পঞ্চায়তসমূহ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ডৰ ভেবেলি, বৰবাম, বৰদলনি মিছামাৰী, জয়ৰামপুৰ, লতাক, মিংমাং, নলবাৰী পঞ্চায়ত কালি গঠন হোৱাৰ লগতে ধেমাজি উন্নয়ন খণ্ডৰ বাটঘৰীয়া, বেঙেনাগড়া, বিষ্ণুপুৰ, হাতীগড়কে ধৰি কালিৰ দিনটোত মুঠ 11খন গাঁও পঞ্চায়ত গঠন কৰা হয়। একেদৰে মাছখোৱা উন্নয়ন খণ্ডৰ অধীনত 5খন গাঁও পঞ্চায়ত কালিৰ দিনটোত গঠন হয় আৰু আজিৰ দিনটোত বাকী থকা 5খন পঞ্চায়ত গঠন হ'ব বুলি জানিব পৰা গৈছে। এনেদৰে জিলাখনৰ 5টা উন্নয়ন খণ্ডৰ অধীনৰ জিলাখনৰ আটাইবোৰ গাঁও পঞ্চায়ত আজিৰ দিনটোত গঠন হ'ব বুলি জানিব পৰা গৈছে। গাঁও পঞ্চায়তসমূহ গঠনৰ পিছতেই পৰ্যায়ক্ৰমে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ গঠন কৰা হ'ব।
বচালিৰ 6 নম্বৰ ওদালগুৰিৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত 10গৰাকী সদস্যই ভোটদানৰ জৰিয়তে জোনমণি মেধিক সভাপতিৰ বাবে নিৰ্বাচিত কৰিছে। পঞ্চায়তখনৰ উপসভাপতি হিচাপে জুমি তালুকদাৰক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যৰ আন আন পঞ্চায়তসমূহতো সভাপতি নিৰ্বাচিত কৰি আনুষ্ঠানিকতা সম্পন্ন কৰা হৈছে। কেন্দ্রীয় লোকসেবা আয়োগের অসামরিক সেবার পরীক্ষার প্রশিক্ষণের সদৌ ছাত্র সন্থায় অসমকে ধরে উত্তর পূর্বাঞ্চলের 40 ছাত্র ছাত্রীক দিল্লীত প্রশিক্ষণের ব্যবস্থা করব। সদৌ ছাত্র সন্থার সভাপতি উৎপল শর্মা, সাধারণ সম্পাদক সমীরণ ফুকন আর মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য সংবাদ মাধ্যমযোগে কালি এই কথা প্রকাশ করে। কেন্দ্রীয় লোকসেবা আয়োগের অসামরিক পরীক্ষার প্রস্তুতি চলা, অবতীর্ণ হওয়া আর স্থান লাভ করার ক্ষেত্রে উত্তর পূর্বাঞ্চলের যুবক যুবতীর সংখ্যা বৃদ্ধি করবল ব্যাপক পরিকল্পনা আর প্রচেষ্টার প্রয়োজন আছে বলে ছাত্র সংগঠনটির প্রতিনিধিয়ে মত প্রকাশ করে। এই ক্ষেত্রে সদৌ ছাত্র সন্থায় ছাত্র ছাত্রী তথা যুবক যুবতীক লোকসেবা আয়োগের পরীক্ষাত অবতীর্ণ হওয়াত উৎসাহ যোগাওয়া আর দক্ষ প্রশাসনিক বিষয়া সৃষ্টি করার অর্থে বিশেষ পরিকল্পনা গ্রহণ করেছে। প্রত্যাশা শীর্ষক প্রকল্পের অধীনত ছাত্র সংগঠনটে চলিত বর্ষের কেন্দ্রীয় লোকসেবা আয়োগের প্রারম্ভিক পর্যায়ের পরীক্ষাত উত্তীর্ণ 25 পরীক্ষার্থীলৈ মূল পর্যায়ের পরীক্ষার সহায় সমর্থন আগবাব। প্রারম্ভিক পর্যায়ের পরীক্ষাত সফলতা লাভ করা ইচ্ছুক পরীক্ষার্থী সকলে ছাত্র সন্থার ওয়েবসাইট www.asu.org.in গৈ অহা 29 জুনের ভিতর আবেদন করব পারিব। জুলাইয়ের প্রথম সপ্তাহতে নির্বাচিত 25 পরীক্ষার্থীক এই সমর্থন আগবা হব। যদি প্রারম্ভিক পরীক্ষাত কৃতকার্য হওয়া কোনো পরীক্ষার্থীয়ে মূল পরীক্ষার প্রশিক্ষণের ইতিমধ্যে কোনো প্রতিষ্ঠানত নাম ভর্তি করেছে, তেনে পরীক্ষার্থীয়েও আবেদন করব। প্রকল্পের দ্বিতীয় পদক্ষেপ অনুসরি প্রতি বছরে 26 আর উত্তর পূর্বাঞ্চলের আন রাজ্যসমূহের নেসোর জড়িয়ে 2 14 অর্থাৎ মুঠ 40 ছাত্র ছাত্রীক পরীক্ষার প্রশিক্ষণের ছাত্র সন্থায় দিল্লী প্রেরণের সিদ্ধান্ত লৈছে। অতি শীঘ্রে এই সন্দর্ভত ছাত্র সন্থায় বিস্তৃত ব্যাখ্যা দাঙি ধরব বলে প্রকাশ করেছে। উল্লেখযোগ্য যে দিল্লীত প্রশিক্ষণের সময়সোৱাত দিল্লীস্থিত সদৌ ছাত্র সন্থায় প্রশিক্ষার্থীসকলের সঙ্গে সমন্বয় রক্ষা করে চলিব। এই পরিকল্পনা আগুয়াই নিয়ার ক্ষেত্রে অসামরিক সেবার কেবাগারিও অবসরপ্রাপ্ত বিষয়া আর বিশ্ববিদ্যালয়ের প্রাক্তন আর বর্তমানের উপাচার্যই ছাত্র সংগঠনটক পরামর্শ আগবাব। গুয়াহাটির নীলাচল পাহাড়ত অবস্থিত শক্তিপীঠ কামাখ্যা মন্দিরত অম্বুবাসী মহাযোগের আজি তৃতীয় দিনও উখল মাখল পরিবেশ অব্যাহত আছে। পুয়ারে পৰা সাধু সন্ন্যাসী আর ভালে সংখ্যক লোকের শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়ারোপরি দুদিন পূর্বে কামাখ্যাধামত উপস্থিত হওয়া দেশী বিদেশী হাজার বিজার ভক্তর উপস্থিতিত মন্দিরস্থলীত আধ্যাত্মিক পরিবেশে বিরাজ করেছে। অম্বুবাসী মহাযোগ সুচারুরূপে অনুষ্ঠিত করার কামরূপ মহানগর জেলা প্রশাসন, আরক্ষী আর কামাখ্যা মন্দির কর্তৃপক্ষ সকল ব্যবস্থা গ্রহণ করেছে। পর্যটন মন্ত্রী রঞ্জিত কুমার দাসে কালি গুয়াহাটির কামাখ্যা স্টেশনত উপস্থিত হয়ে অম্বুবাসী মহাযোগলৈ অহা বিভিন্ন ঠাইর ভক্তসবাসীর হয়ে আদরণি জানায়। উল্লেখযোগ্য, রাজ্য সরকারে পর্যটন বিভাগে প্রণাম নামেরে কামাখ্যা রেল স্টেশন, পাণ্ডু বন্দর, ভূতনাথ, নামনি কামাখ্যা আর আদাবাড়িত 5 আদরণি কক্ষ স্থাপন করে ভক্তসকলক আদরণি জানার ব্যবস্থা করেছে। গুয়াহাটী মহানগর আরক্ষী আয়ুক্ত আর কামরূপ মহানগর জেলার উপায়ুক্তকে ধরে আরক্ষী প্রশাসনের শীর্ষ বিষয়াসকলে মন্দিরের চৌহদত বাহর পাতি পরিস্থিতি তদারক করে আছে। বাহিরের পৰা অহা ভক্তসকলের পাণ্ডু নদী বন্দর আর কামাখ্যা রেল স্টেশনত 2 শিবির স্থাপন করা হয়েছে। আরক্ষী প্রশাসনে জারি করা নির্দেশনা অনুসরি সন্ধ্যা 6 বজাৰ ভক্তসকলে নীলাচল পাহাড়ত প্রবেশ করব নোৱাৰিব। 26 জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱী স্নান নিত্য পূজা সমাপনের পাছত মন্দিরের মূল দ্বার ভক্তর পুনৰ মুকলি করা হব। বিগত দুদিন ধরে হওয়া নেৰানেপেৰা বরষুণের ফলত ঐতিহাসিক ৰংঘৰকে ধরে শিবসাগৰ নগর কৃত্রিম বানৰ কবলত পৰিছে। আমাৰ শিবসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পাতাল ৰোড, বাবুপতি, লক্ষ্মীনগৰ, বৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ, পৌরসভা, অসামরিক প্ৰতিৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে নগৰখনত পানী নিষ্কাশনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে উজনিত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নিপকো বান্ধৰ সৰ্বোচ্চ ধাৰণ ক্ষমতা অতিক্ৰম কৰাৰ আশংকা হৈছে। প্ৰয়োজন সাপেক্ষে নিপকো বান্ধৰ গেট খুলি দিয়া হ'ব পাৰে বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। রাজ্যের জনসাধারণের স্বাস্থ্যর মান উন্নত করার লক্ষ্যে সরকারে বিশেষ স্বাস্থ্য শিবির আর জটিল রোগ পরীক্ষণ শিবির অনুষ্ঠিত করার সিদ্ধান্ত গ্রহণ করেছে। এই সন্দর্ভত কালি মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় স্বাস্থ্য বিভাগের উচ্চপদস্থ বিষয়াবর্গর সঙ্গে এখন বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য শিবিরত বিভিন্ন জটিল রোগত আক্রান্ত 18 বছর তলর রোগীসলক চিনাক্ত করে প্রয়োজনীয় চিকিৎসা করা সন্দর্ভত আলোচনা করা হয়। তদুপরি স্বাস্থ্য শিবিরের প্রয়োজনীয় চিকিৎসক, শিবিরের স্থান আদি বিষয়তো আলোচনা করা হয়। শিবিরত চিনাক্ত হওয়া রোগীর আয়ুষ্মান কার্ড থাকিলে তেওঁলোকক কেনেদৰে এই কাৰ্ড যোগান ধৰা হ'ব সেই বিষয়তো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। রাজ্যের হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তির অনুষ্ঠিত করা টেট পরীক্ষার ফলাফল কালি ঘোষণা করা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিটি বিষয়ের পরীক্ষার কাট অফ মার্কও কালি প্রকাশ করেছে। উল্লেখযোগ্য যে এই পরীক্ষাত যোগ্যতা অর্জন করা প্রার্থীসকল নথি পরীক্ষণের নির্দিষ্ট মণ্ডলসমূহ উপস্থিত হব লাগিব। প্রার্থীসকলক মার্কশিটের নথি পরীক্ষণের এডমিট কার্ডও প্রদান করা হয়েছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা 1 জুলাইত ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবিত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন 1 জুলাইত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনাই সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত এটা বিশিষ্টানুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীয়ে 77 বছৰ ইতিহাসত এয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু News on AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AIR News GHY আৰু ইনষ্টাগ্ৰামত AIR News গুৱাহাটী ফ'ল' কৰিব পাৰে। হেডিংলি টেষ্ট আজি পঞ্চম তথা অন্তিম দিনা নাটকীয় পৰিণতিৰ দিশে অগ্ৰসৰ হৈছে। খেলখনৰ কালি চতুৰ্থ দিনা দিনটোৰ খেল শেষ হবলৈ প্ৰায় আধা ঘণ্টাৰ পূৰ্বে ভাৰতৰ দ্বিতীয় ইনিংছ 364 ৰাণত অন্ত পৰে। ফলত টেষ্ট মেচখনৰ জয়লাভৰ বাবে ঘৰুৱা দলটোক দ্বিতীয় ইনিংছত 371 ৰাণৰ প্ৰয়োজন হয়। ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনান্তত কোনো উইকেট নেহেৰুৱাকৈ 21 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত KL ৰাহুলে 137 ৰাণ আৰু ঋষভ পণ্টে 118 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পাছত অৱশ্যে ভাৰতৰ বাকী 7টা উইকেটৰ সোনকালে পতন ঘটে। খেলখনৰ আজি পঞ্চম দিনা ভাৰতৰ প্ৰয়োজন ইংলেণ্ডৰ 10টা উইকেট, আনহাতে ইংলেণ্ডক জয়ৰ বাবে আৰু 350 ৰাণৰ প্ৰয়োজন। শ্ৰোতাসকলে, পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
বহিৰাজ্যত অধ্যয়নৰত অথবা কৰ্মৰত লোকৰ মৃত্যু হলে তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত গৃহীত শ্ৰদ্ধাঞ্জলি আঁচনিখন প্ৰকৃততে 2019-2020 বৰ্ষৰ বাজেটতে ঘোষণা কৰা হৈছিল বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে 2019ৰ আঁচনিকে নতুনকৈ ঘোষণা মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইৰাণে বিশ্বৰ বিভিন্ন দেশলৈ হৰমুজ প্ৰণালীৰে সৰবৰাহ কৰি থকা খাৰুৱা তেলৰ ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ দিছে। এই বাতৰিটো অসমীয়া খবৰ আমাৰ অসমকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তাৰ শিৰোনাম হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰাণৰ। ইৰাণে হৰমুজ প্ৰণালীৰে তেল সৰবৰাহ বন্ধ কৰিলেও অসমত খাৰুৱা তেলৰ বাবে সমস্যা নহয় বুলি এটা বাতৰি দৈনিক অসম কাকতে মুখ্য বাতৰিত স্থান দিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ ফলত ইৰাণত ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম বজাৰখনত অসমৰ চাহে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বাতৰিটো দৈনিক জনমভূমি কাকতে মুম্বাই বন্দৰত পৰি আছে 150 কোটি টকাৰ চাহ শিৰোনামেৰে সবিস্তাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত, দৈনিক অসম, দৈনিক জনমভূমিকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কালি নিশা কাটাৰত থকা আমেৰিকাৰ বিমান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে ইৰাণ ফায়াৰ্ছ মিছাইলছ এট US বেছিছ ইন কাটাৰ ইৰাক শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ কালি নিশা গুৱাহাটীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 95 বছৰ। অসম আন্দোলনৰ নেত্ৰী বীণা ভট্টাচাৰ্যৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে সংযোগ বিচ্ছিন্ন, উপত্যকাটোৰ প্ৰাৰ্থীৰ বাবে ADRE পৰীক্ষা পৃথককৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। ৰাজ্যত পঞ্চায়ত গঠন প্ৰক্ৰিয়া আৰম্ভ। আৰু হেডিংলি টেষ্ট নাটকীয় ফলাফলৰ দিশে অগ্ৰসৰ। পুৱাৰ জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।